এয়া আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। বিগত কেইবাদিনো হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ 19খন জিলাত 3,64,000ৰো অধিক লোক বানৰ কবলত পৰিছে। ধেমাজি, শ্ৰীভূমি, গোৱালপাৰা, লখিমপুৰ, নগাঁও, পশ্চিম কাৰ্বি আংলং, তিনিচুকীয়া, শিৱসাগৰ, হোজাই, কামৰূপ, ডিব্ৰুগড়ৰ লগতে কাছাৰ জিলাৰ বহু অঞ্চল প্লাবিত হৈ পৰিছে। শেহতীয়া বানত ৰাজ্যৰ 764খন গাঁও বানীত বুৰ যোৱাৰ লগতে 3,524 হেক্টৰ কৃষিভূমি পানীৰ তলত আছে। এই পৰ্যন্ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বান, ভূমিস্খলন আদিত 12 লোকৰ মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে। ব্ৰহ্মপুত্ৰৰ জলস্তৰৰ উচ্চতা বৃদ্ধি হোৱাৰ বাবে যোৰহাট আৰু মাজুলীৰ মাজৰ ফেৰী সেৱা পৰৱৰ্তী জাননী নিদিয়ালৈকে স্থগিত ৰখা হৈছে। সকলোকে সাৱধানতা অৱলম্বন কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে যিকোনো সহায়ৰ বাবে জিলা জৰুৰীকালীন অভিযান কেন্দ্ৰক জনাবলৈ যোৰহাট জিলা প্ৰশাসনে অনুৰোধ জনাইছে। গোলাঘাট জিলা প্ৰশাসনেও শেহতীয়া প্ৰতিকূল প্ৰাকৃতিক পৰিস্থিতিৰ বাবে প্ৰশাসনৰ বিষয়াসকলক সাজু থকাৰ নিৰ্দেশ দিছে। তদুপৰি এই সময়ছোৱাত ৰাইজক সাৱধানতা অৱলম্বন কৰিবলৈ প্ৰশাসনে আহ্বান জনাইছে। তিনিচুকীয়া জিলাৰ অৰুণাচল সীমান্তৱৰ্তী নামনি, দিবাং জিলাৰ বোমজিৰ নৈ বাঢ়নী পানীৰ মাজত আবদ্ধ হৈ পৰা 14 লোকক কালি হেলিকপ্টাৰৰ জৰিয়তে উদ্ধাৰ কৰা হয়। লখিমপুৰ জিলা আয়ুক্তই কালি জিলাখনৰ বান ক্ষতিগ্ৰস্ত পোটাবিল, পাঁচনৈ আৰু কয়লামাৰী অঞ্চলৰ পৰিস্থিতি পৰিদৰ্শন কৰে। আয়ুক্তগৰাকীয়ে লগতে বানপীড়িতসকলক সাহায্য বিতৰণৰ বাবে স্থাপন কৰা কেন্দ্ৰসমূহো পৰিদৰ্শন কৰি ব্যৱস্থাৰ বুজ লয়। শিৱসাগৰৰ কোঁৱৰপুৰ মৌজাৰ মামল গড়ভঙাত ব্ৰহ্মপুত্ৰৰ এখন শ্লুইচ গেট পানীয়ে ভাঙি নিয়াত কোঁৱৰপুৰৰ জনবসতিপূৰ্ণ এলেকাৰ ক্ষতি হৈছে। গৃহমন্ত্ৰী অমিত শ্বাহে কালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰি ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত বুজ লয়। গৃহমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সকলো ধৰণৰ সহায়ৰ আশ্বাস প্ৰদান কৰা বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়েও গৃহমন্ত্ৰীগৰাকীক অৱগত কৰে। ডিব্ৰুগড়ৰ ৰহমৰীয়াত কালি ব্ৰহ্মপুত্ৰত 4 লোক সন্ধানহীন হয়। ৰহমৰীয়া লাইনৰ অজয় ওৰাং, ৰঞ্জিত ওৰাং আৰু বৰুতিচুকৰ পিটিকৈ দাস নামৰ লোককেইজন ব্ৰহ্মপুত্ৰৰ মাজৰ পলভঙা চাপৰিত থকা গৰুখুটিলৈ যোৱাৰ সময়ত সন্ধানহীন হয়। লোককেইজনক উদ্ধাৰৰ বাবে NDRF আৰু SDRFৰ দলে ব্ৰহ্মপুত্ৰৰ অভিযান চলাই যদিও এতিয়ালৈ কোনো সুংসূত্ৰ লাভ কৰা নাই। ইপিনে ডিব্ৰুগড়ৰ অকলেণ্ডৰ 17 লাইনৰ তনুজ মুৰা নামৰ 7 এটি শিশু ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হয়। শিশুটিৰ সন্ধানত NDRF আৰু SDRFে উদ্ধাৰ অভিযান চলাই আছে। উল্লেখযোগ্য যে কেইবাদিনো ধৰি হৈ থকা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলস্তৰৰ উচ্চতা বহু পৰিমাণে বৃদ্ধি পাইছে। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল 5 ভ্ৰমণসূচীৰ প্ৰথম পৰ্যায়ত কালি নৰৱেত উপস্থিত হৈছে। নৰৱেত শ্ৰী সোণোৱালে অশ্লোত নৰ শ্বিপিং বাণিজ্য মেলা আৰু সন্মিলনৰ 60 সংস্কৰণত মহাসাগৰ সম্পৰ্কীয় এখন উচ্চ পৰ্যায়ৰ বৈঠকত ভাষণ দিব। জাপান আৰু নৰৱেৰ জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰীৰ সৈতেও তেওঁ বৈঠকত মিলিত হ'ব। ইয়াৰ পাছত তেওঁ ডেনমাৰ্ক ভ্ৰমণ কৰিব। অৰুণাচল প্ৰদেশৰ পাছিঘাটত অসম সাহিত্য সভাৰ উদ্যোগত আৰু পাছিঘাট শাখা সাহিত্য সভাৰ সহযোগত কালি দিনজোৰা কাৰ্যসূচীৰে প্ৰথিতযশা সাহিত্যিক সাংবাদিক লুম্মেৰদাইৰ 85 সংখ্যক জয়ন্তী উদযাপন কৰা হয়। এই অনুষ্ঠানত সাহিত্যিকগৰাকীৰ আবক্ষ মূৰ্তি উন্মোচনৰ লগতে লুম্মেৰদাই সাহিত্য বঁটা প্ৰদান কৰা হয়। পুৱাৰ ভাগত অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে সভাৰ পতাকা উত্তোলন কৰাৰ পাছত আদিবানে কিবাঙৰ সভাপতি তাদুম লিবাং আৰু আদিয়াগম কিবাঙৰ সভাপতি টায়েট তালমে সাহিত্যিকগৰাকীৰ আবক্ষ মূৰ্তি উন্মোচন কৰে। দিনৰ ভাগত আয়োজিত অনুষ্ঠানত পদ্মশ্ৰী সন্মানেৰে সন্মানিত মামাং ডাইক লুম্মেৰদাই বঁটা প্ৰদান কৰা হয়। এই অনুষ্ঠানত বিশিষ্ট সাহিত্যিক তথা অৰুণাচল প্ৰদেশ লিটাৰেৰী ছচাইটিৰ সভাপতি য়েছে দৰ্জে থংচি আৰু সাহিত্যিক নন্দ সিং বৰকলাৰ লগতে দুয়োখন ৰাজ্যৰ ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। এনেধৰণৰ অনুষ্ঠানৰ জৰিয়তে সাহিত্য সভাই দুয়োখন চুবুৰীয়া ৰাজ্যৰ মাজত সম্পৰ্ক শক্তিশালী হ'ব বুলি আশা প্ৰকাশ কৰে। কালিৰ অনুষ্ঠানত বিহু, মিচিং, বড়ো, নেপালীকে ধৰি কেইবাটাও জনগোষ্ঠীয় কৃষ্টি পৰিৱেশন কৰা হয়। অসম সাহিত্য সভাৰ আহ্বানত কালি ওদালগুৰি জিলা সাহিত্য সভায়ো বিশিষ্ট সাহিত্যিক লুম্মেৰদাইৰ উপজা দিন পালন কৰে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 শুনিবলৈ পাব।